ষোল্ল নং ছবি যীশুৰ যাতনা। যীশুৱে অনেক আশ্চৰ্যজনক কাৰ্য কৰিছিল আৰু বহুতো লোকে তেওঁৰ অনুসৰণ কৰিছিল। যীশু দয়ালু আছিল, ৰোগীক আৰোগ্য কৰিছিল আৰু ঈশ্বৰৰ পথৰ বিষয়ে শিক্ষা দিছিল। হেৰুৱা পাপীৰ লোকসকলক উদ্ধাৰ কৰিবলৈ তেওঁ আহিছিল। যেতিয়া তেওঁলোকক পাপী বুলি কৈছিল, তেতিয়া দুষ্ট লোকবিলাকে যীশুক নিন্দা কৰিছিল। লোকসকলৰ নেতাসকলে যীশুক হিংসা কৰিছিল। যীশু যে ঈশ্বৰৰ পুত্ৰ তাক তেওঁলোকে বিশ্বাস নকৰিছিল। তেওঁলোকে তেওঁক বন্দী কৰিছিল আৰু তেওঁৰ বিৰুদ্ধে মিছা অপযোগ দিছিল। তেওঁলোকে তেওঁৰ মূৰত কাঁইটৰ টুপি পিন্ধাইছিল, তেওঁৰ মুখত থু পেলাই ইটিকিং কৰিছিল। যীশুৱে কিন্তু কোনো বিৰোধ কৰা নাছিল, কিয়নো সেয়া যে তেওঁলৈ ঘটিবই লাগে তাক তেওঁ জানিছিল। তেওঁ দুষ্ট মানুহবিলাকৰ হাতত মৰিবলৈ সমৰ্পিত হৈছিল। ঈশ্বৰৰ বলিদানস্বৰূপে মৰিবলৈ যীশু আহিছিল, সকলো মানুহৰ পাপৰ দণ্ড নিজৰ ওপৰত ল'বলৈ আহিছিল।